যাত্ৰা পুস্তক 11 অধ্যায়। জ্যেষ্ঠ পুত্ৰবিলাক মৃত্যু হোৱা, নিষ্ঠা পৰ্ব স্থাপন আৰু মানিবলগীয়া বিধি। যিহুৱাই মুচিক কলে, মই ফৰোন আৰু মিছৰ দেশৰ ওপৰত আন এক মহামাৰী আনিম, তাৰ পাছত তেওঁ তোমালোকক ইয়াৰ পৰা যাবলৈ এৰি দিব, আৰু অৱশেষত তেওঁ যেতিয়া তোমালোকক যাবলৈ দিব, তেতিয়া তেওঁ তোমালোকৰ সকলোকে ইয়াৰ পৰা খেদি পঠিয়াব। সেয়ে প্ৰতিজন পুৰুষ আৰু মহিলাক নিজৰ নিজৰ ওচৰ চুবুৰীয়াৰ পৰা তেওঁলোকৰ ৰূপ আৰু সোণৰ অলংকাৰবোৰ খুজি ল'বলৈ নিৰ্দেশ দিয়া। যিহুৱাই মিছৰীয়া লোকসকলক ইজৰাইলী লোকসকললৈ অনুগ্ৰহ কৰিবলৈ আগ্ৰহী কৰালে। অৱশ্যে মিছৰ দেশত মুচি ফৰোনৰ দাস আৰু লোকসকলৰ দৃষ্টিত অতি আকৰ্ষণীয় পুৰুষ আছিল। মুচিয়ে কলে, যিহুৱাই এই কথা কৈছে, মই মাজনিশা মানত মিছৰ দেশৰ মাজেৰেই যাম। তেতিয়া মিছৰ দেশৰ সকলো প্ৰথম পুত্ৰৰ মৃত্যু হ'ব। সিংহাসনত বহা ৰজা ফৰোনৰ প্ৰথম পুত্ৰৰ পৰা জাত ঘৰুৱা দাসীৰ প্ৰথম পুত্ৰলৈকে আৰু মিছৰ দেশত থকা সকলো প্ৰথমে জন্মা পশুবোৰৰো মৃত্যু হ'ব। তেতিয়া সমগ্ৰ মিছৰ দেশত এনে ক্ৰন্দন হ'ব যে তেনে ক্ৰন্দন কেতিয়াও হোৱা নাছিল আৰু পুনৰ কেতিয়াও নহ'ব। কিন্তু যিহুৱাই যে মিছৰীয়া আৰু ইজৰাইলী লোকসকলৰ মাজত প্ৰভেদ কৰে, ইয়াক যেন আপোনালোকে জানিব পাৰে, সেইবাবে ইজৰাইলী লোকসকল হওক বা তেওঁলোকৰ পশুৱে হওক, তেওঁলোকৰ অহিতে এটা কুকুৰেও নুভুকিব। ফৰোন, আপোনাৰ সকলো দাসসকল মোৰ ওচৰলৈ নামি আহি মোৰ আগত প্ৰণিপাত কৰিব। তেওঁলোকে ক'ব, আপুনি আৰু আপোনাক অনুসৰণ কৰা লোকসকল ওলাই যাওক, তাৰ পাছতেহে মই বাহিৰলৈ ওলাই যাম। এইবুলি তেওঁ বৰ ক্ৰোধেৰে ফৰোনৰ ওচৰৰ পৰা ওলাই আহিল। যিহুৱাই মুচিক কৈছিল, মোৰ অদ্ভুত লক্ষণ যেন মিছৰ দেশত অধিককৈ দেখুৱাব পাৰোঁ, সেইবাবে ফৰোনে তোমাৰ কথা নুশুনিব। মুচি আৰু হাৰুণে ফৰোনৰ সাক্ষাতে সেই সকলো অদ্ভুত লক্ষণ দেখুৱাইছিল, কিন্তু যিহুৱাই ফৰোনৰ মন কঠিন কৰিছিল, সেইবাবে তেওঁ নিজৰ দেশৰ পৰা ইজৰাইলী লোকসকলক যাবলৈ এৰি নিদিলে।